এয়া আকাশবাণী। বাতৰি সৈতে মই পংকজনাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে: নতুন দিল্লীৰ হায়দৰাবাদ হাউচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নেৰ মাজত আলোচনা অনুষ্ঠিত হয়। দুয়োখন দেশৰ মাজত কেইবাটাও বিষয় সামৰি তিনিখন চুক্তি সম্পাদিত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে যুটীয়াভাৱে ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে চলাই থকা আক্ৰমণৰ পৰিপ্ৰেক্ষিতত পশ্চিম এছিয়াৰ পৰিস্থিতি উদ্বেগজনক হৈ আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি দিল্লীত মহিলাৰ বাবে 4খন আঁচনি মুকলি কৰে। পশ্চিম এছিয়াত সৃষ্টি হোৱা উদ্বেগজনক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এয়াৰ ইণ্ডিয়াই বিমান চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে আৰু মধ্যপ্ৰাচ্যৰ সংকটৰ পৰিপ্ৰেক্ষিতত ভাৰততো হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনালৈ চাই কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহক সতৰ্ক কৰি এখন পত্ৰ প্ৰেৰণ কৰিছে। ভাৰত আৰু কানাডাৰ মাজত আজি জটিল খনিজ সহযোগিতা, পুনৰ নবীকৰণ শক্তিৰ ব্যৱহাৰ আৰু সাংস্কৃতিক সহযোগিতাকে ধৰি কেইবাটাও বিষয় সামৰি তিনিখন চুক্তি সম্পাদিত হয়। নতুন দিল্লীৰ হায়দৰাবাদ হাউচত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত ভ্ৰমণৰত কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নেৰ মাজত প্ৰতিনিধি পৰ্যায়ৰ আলোচনা সম্পন্ন হয়। এই আলোচনাত দুয়োগৰাকী নেতাই ভাৰত কানাডা কৌশলগত অংশীদাৰিত্বৰ বিভিন্ন দিশৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁলোকে লগতে বাণিজ্য আৰু বিনিয়োগ, শক্তি, জটিল খনিজ, কৃষি, শিক্ষা, গৱেষণা, উদ্ভাৱন আৰু গণসংযোগকে ধৰি বিভিন্ন বিষয়ৰ সহযোগিতা সন্দৰ্ভতো আলোচনা কৰে। কানাডাৰ প্ৰধানমন্ত্ৰী 4দিনীয়া ভ্ৰমণসূচীলৈ 27 ফেব্ৰুৱাৰীত ভাৰতলৈ আহিছিল। এয়া হৈছে তেওঁৰ প্ৰথমটো ভাৰত ভ্ৰমণ। আজি পুৱা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে অভ্যাগত প্ৰধানমন্ত্ৰী কাৰ্নেক সাক্ষাৎ কৰে। আজি প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী কাৰ্নে ভাৰত কানাডা CEO মঞ্চৰ বৈঠকত উপস্থিত থাকিব। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে যুটীয়াভাৱে ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে চলাই থকা আক্ৰমণৰ পৰিপ্ৰেক্ষিতত পশ্চিম এছিয়াৰ পৰিস্থিতি উদ্বেগজনক হৈ আছে। ইৰাণ আৰু দেশখনৰ সমৰ্থিত সেনাবাহিনীয়েও ইজৰাইল আৰু মধ্যপ্ৰাচ্যৰ দেশসমূহত আক্ৰমণ চলাইছে। প্ৰত্যুত্তৰত ইজৰাইল আৰু আমেৰিকাৰ বাহিনীয়ে ইৰাণত নিৰন্তৰ আক্ৰমণ চলাই আছে। ব্ৰিটেইন, ফ্ৰান্স আৰু জাৰ্মানীয়ে ইৰাণৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়াৰ বাবে আমেৰিকাক সহযোগ কৰিব বুলি প্ৰকাশ কৰিছে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ইৰাণৰ শীৰ্ষ প্ৰতিৰক্ষা বিষয়া আলি লাৰিজানীয়ে কয় যে দেশখনে আমেৰিকাৰ সৈতে কোনো কাৰণতে বুজাপৰা নকৰে। ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাঘাছিয়ে কঠোৰ ভাষাৰে দেশখনৰ মুৰববী আলি খামেনেইৰ ওপৰত আক্ৰমণ আৰু তেওঁক হত্যাৰ গৰিহণা দিয়ে। মন্ত্ৰীগৰাকীয়ে এই ঘটনাক বেআইনী বুলি ঘোষণা কৰাৰ লগতে ইৰাণৰ প্ৰতিৰক্ষা হিচাপে সমুচিত প্ৰত্যুত্তৰ দিব বুলি প্ৰকাশ কৰে। ইপিনে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কুৱেইটক 3টা আমেৰিকান বাহিনীৰ সৈন্যৰ মৃত্যুৰ ক্ষতিপূৰণ আদায় কৰিব বুলিও প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ট্ৰাম্পে কয় যে ইৰাণৰ 9খন যুদ্ধ জাহাজ বুৰ যোৱাৰ লগতে নৌসেনা বাহিনীৰ সদৰ কাৰ্যালয়ত বিস্তৰ ক্ষতি হৈছে। ইপিনে ইৰাণেও আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপৰি UAE, কুৱেইট, বাহৰেইনকে ধৰি মধ্যপ্ৰাচ্যৰ দেশসমূহত আক্ৰমণ অব্যাহত ৰাখিছে। শেহতীয়া বাতৰি মতে ইজৰাইলে বেইৰুটত কৰা আক্ৰমণত 31জন লোকৰ মৃত্যু হৈছে। ইজৰাইলৰ বায়ুসেনা বাহিনীয়ে প্ৰকাশ কৰা তথ্য মতে ইৰাণে ইজৰাইলৰ ভূখণ্ডত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলাইছে। ইৰাণে দাবী কৰা মতে কুৱেইটত আমেৰিকাৰ F-15 যুঁজাৰু বিমান বিধ্বস্ত হৈছে। কুৱেইটত থকা আমেৰিকাৰ দূতাবাসত ইৰাণে আক্ৰমণ চলাইছে। দূতাবাসৰ সূত্ৰই প্ৰকাশ কৰা মতে নিৰন্তৰ ক্ষেপণাস্ত্ৰৰে আক্ৰমণৰ ভাবুকিৰ সৃষ্টি হৈছে। একেদৰে ইৰাকৰ উত্তৰ অঞ্চলত বৃহৎ বিস্ফোৰণ সংঘটিত হৈছে। হিজবুল্লাৰ সূত্ৰই প্ৰকাশ কৰা মতে সংগঠনটোৱে খামেনেইৰ মৃত্যুৰ ঘটনাৰ সমুচিত প্ৰত্যুত্তৰ দিবলৈ লেবাননৰ পৰা ইজৰাইলত আক্ৰমণ চলাইছে। ইপিনে ইৰাণৰ ক্ষেপণাস্ত্ৰৰ আক্ৰমণত ইজৰাইলৰ বেইট ছেমেছ চহৰত মৃত্যু হোৱা লোকৰ সংখ্যা 9লৈ বৃদ্ধি হৈছে। একেদৰে সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰটো কালি পৰ্যন্ত 3জন লোকৰ মৃত্যু হোৱা বুলি দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে নিশ্চিত কৰিছে। ইৰাণে UAEক লক্ষ্য কৰি চলোৱা 165টা বেলিষ্টিক মিছাইলৰ 152টা প্ৰতিহত কৰা হয় আৰু ইয়াৰে 13টা সাগৰত পৰে বুলি মন্ত্ৰালয়ে জনাইছে। আমেৰিকাৰ সামৰিক ঘাটি থকা কাটাৰ, বাহৰেইন, জৰ্দান আৰু কুৱেইটেও ইৰাণৰ বহুকেইটা ক্ষেপণাস্ত্ৰ প্ৰতিহত কৰা বুলি প্ৰকাশ কৰিছে। অৱশ্যে ক্ষেপণাস্ত্ৰৰ অৱশেষসমূহে বিভিন্ন ঠাইত বিস্তৰ ক্ষতি কৰা বুলিও জানিব পৰা গৈছে। পশ্চিম এছিয়াৰ এনে অস্থিৰ ভূ ৰাজনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ পৰা 400ত আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা বাতিল কৰাৰ লগতে সময়সূচী সাল সলনি কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি দিল্লীত মহিলাৰ বাবে 4খন আঁচনি মুকলি কৰে। ৰাষ্ট্ৰপতিয়ে ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত দিল্লী লাখপতি কন্যা যোজনা, সহেলী পিংক স্মাৰ্ট কাৰ্ড, মোৰ সঞ্চয় মোৰ অধিকাৰ আৰু বিনামূলীয়া ৰন্ধন গেছ আঁচনি মুকলি কৰে। কন্যাসকলৰ বাবে থকা পূৰ্বৰ লাডলী আঁচনিখনকে নতুনকৈ আৰু বহল পৰিসৰত দিল্লী লাখপতি কন্যা যোজনালৈ পৰিৱৰ্তিত কৰা হৈছে। অনুষ্ঠানত দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে মহিলাসকলক সমাজৰ শক্তিশালী স্তম্ভ বুলি উল্লেখ কৰি তেওঁলোকৰ সন্মান আৰু সবলীকৰণ এখন সুসভ্য ৰাষ্ট্ৰৰ চিহ্ন বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সামাজিক মাধ্যমত আত্মবিশ্বাস আৰু ইচ্ছাশক্তিৰ গুৰুত্ব উপলব্ধি কৰিব পৰাকৈ এটা সংস্কৃত শুভাচিতম পোষ্ট কৰে। শ্ৰীমোদীয়ে বাৰ্তাটোত কয় যে ভাৰতৰ যুৱ সমাজৰ শক্তি এতিয়া অতুলনীয় হৈ উঠিছে। তেওঁ লগতে উল্লেখ কৰে যে দেশৰ যুৱ বন্ধুসকলৰ চিন্তাৰ জৰিয়তে দেশে এতিয়া নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ আগবাঢ়িছে। এতিয়া খন্তেক বাণিজ্যিক বিৰতি।
আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। ধুমুহাৰ সময়ত সতৰ্ক হওক। ঘৰৰ চালি বা টিনপাতৰ ঢিলা হৈ থকা গজাল, ফুটা, মামৰে ধৰা অংশ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ দুৱাৰ খিৰিকীৰ খিলি, ফাঁক বা কাঁচ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ ওচৰে পাজৰে থকা গছ গছনিৰ শুকান, মৰি যোৱা ডাল, ঠাল ঠেঙুলি আদি কটাই পেলাওক। ধুমুহাৰ সময়ত আপুনি যদি চলন্ত গাড়ীত আছে, তেনেহলে বৈদ্যুতিক তাঁৰ, গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ীখন ৰখাওক। নদীত মাছ মাৰিবলৈ অথবা নাও বা ফেৰীত উঠিবলৈ নাযাব আৰু ততালিকে পাৰলৈ উভতিব। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
হেৰা, তুমি কত আছা? গোটেই ঘৰটো দেখোন গেছ গেছ গোন্ধাইছে।
হয় দেখোন, বাচন ধুবলৈ গুচি গলো নহয়। ৰেগুলেটৰটো খুলিয়ে থৈ গলো নেকি? এই ৰবাৰ বা বন্ধ কৰি দিওঁ।
আগতে দৰ্জা খিৰিকীবোৰ খুলি দিওঁ, তাৰপিছত বন্ধ কৰিব লাগিব।
ঈশ্বৰ, ডাঙৰ ভুল কৰিলো দেই, কি যে বিপদ হলহেঁতেন।
আপোনাৰ এটা সৰু ভুলে জীৱনলৈ বিপদ মাতি আনিব পাৰে আৰু আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। অগ্নিকাণ্ডৰ কাৰণবোৰৰ বিষয়ে জানক, সজাগ হওক আৰু সুৰক্ষিত হৈ থাকক। ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ পাছত সদায় ৰেগুলেটৰৰ ছুইচ বন্ধ কৰিব। বিজুতি ঘটা বৈদ্যুতিক সা সৰঞ্জামসমূহ অনতিপলমে মেৰামতি কৰক, নাইবা তাৰ ঠাইত নতুন সা সৰঞ্জাম ক্ৰয় কৰক। জুই প্ৰশমনৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা বস্তু যেনে বালিৰে ভৰা টোপোলা, কম্বল আদি সহজে ঢুকি পোৱা ঠাইতেই ৰাখক। তিতা হাতেৰে তথা খালী ভৰিৰে বৈদ্যুতিক সা সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আফ্ৰিকাৰ দেশ ৰাৱাণ্ডাৰ বৈদেশিক পৰিক্ৰমা আৰু আন্তৰ্জাতিক সহযোগিতা বিষয়ক মন্ত্ৰী অলিভাৰ জে পি এণ্ডো হাংগিৰেহে আজি নতুন দিল্লীত উপস্থিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰে যে ৰাৱাণ্ডাৰ মন্ত্ৰীগৰাকীয়ে একাদশ ৰাইচিনা আলোচনাত উপস্থিত থাকিব। তেওঁ ভাৰত ৰাৱাণ্ডা যৌথ আয়োগৰ বৈঠকতো অংশগ্ৰহণ কৰিব। পশ্চিম এছিয়াত সৃষ্টি হোৱা উদ্বেগজনক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এয়াৰ ইণ্ডিয়াই বিমান চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ, ছৌদি আৰব, ইজৰাইল আৰু কাটাৰ অভিমুখী সকলো বিমানৰ সেৱা বাতিল কৰা হৈছে। তদুপৰি ইউৰোপলৈ যাত্ৰা কৰিবলগীয়া কেইবাখনো বিমানৰ যাত্ৰাও বাতিল কৰা হৈছে। আনহাতে উত্তৰ আমেৰিকা আৰু ইউৰোপলৈ বিকল্প আকাশী পথেৰে যাত্ৰা কৰিবলগীয়া বিমানসমূহৰ যাত্ৰা নিৰ্দিষ্ট সময়সূচী অনুসৰি অব্যাহত থাকিব বুলি নিৰ্দেশনাত প্ৰকাশ কৰা হৈছে। সংযুক্ত আৰব আমিৰশ্বাহী আৰু জৰ্দানৰ মাটিত ইৰানে চলোৱা আক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশ দুখনত থকা ইৰানৰ ৰাষ্ট্ৰদূতক সংশ্লিষ্ট দেশ দুখনৰ চৰকাৰে তলব কৰে। সংযুক্ত আৰব আমিৰশ্বাহী আৰু জৰ্দানৰ বিদেশ মন্ত্ৰালয়ে ৰাষ্ট্ৰদূতদ্বয়ক এই আক্ৰমণৰ তীব্ৰ প্ৰতিবাদ জনায়। দেশ দুখনৰ চৰকাৰে ইৰানৰ আক্ৰমণক গৰিহণা দি এয়া সাৰ্বভৌমত্ব আৰু আন্তৰ্জাতিক আইনৰ উলংঘন বুলি মন্তব্য কৰে। ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰানৰ বিৰুদ্ধে চলোৱা সামৰিক অভিযানৰ পৰিপ্ৰেক্ষিতত ভাৰততো সৰু ডাঙৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনালৈ চাই কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহক সতৰ্ক কৰি এখন পত্ৰ প্ৰেৰণ কৰিছে। বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি গৃহ মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা এই পত্ৰৰ জৰিয়তে ইৰানৰ সমৰ্থনত হোৱা যিকোনো কাৰ্যকলাপত চকু ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। পত্ৰখনত চোৰাংচোৱাৰ তথ্য বিনিময় আৰু আইন শৃংখলা ভংগ হ'ব পৰা কাৰ্য ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণত গুৰুত্ব দিয়া হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। নতুন দিল্লীৰ হায়দৰাবাদ হাউচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নেৰ মাজত আলোচনা অনুষ্ঠিত হয়। দুয়োখন দেশৰ মাজত কেইবাটাও বিষয় সামৰি তিনিখন চুক্তি সম্পাদিত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে যুটীয়াভাৱে ক্ষেপণাস্ত্ৰ আৰু উৰণেৰে চলাই থকা আক্ৰমণৰ পৰিপ্ৰেক্ষিতত পশ্চিম এছিয়াৰ পৰিস্থিতি উদ্বেগজনক হৈ আছে। পশ্চিম এছিয়াত সৃষ্টি হোৱা উদ্বেগজনক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এয়াৰ ইণ্ডিয়াৰ বিমান চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে আৰু মধ্যপ্ৰাচ্যৰ সংকটৰ পৰিপ্ৰেক্ষিতত ভাৰততো হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনালৈ চাই কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহক সতৰ্ক কৰি এখন পত্ৰ প্ৰেৰণ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 3 বজাত।